Yes.
হেল্ল'
স্পিক।
আপুনি মোৰ বস্তু কালি ভাঙিব ন?
মই তালা মাৰি দিছো বে।
আপুনি কালি মোৰ বস্তু ভাঙিব
কালি
ন?
যদি নাহ, কালি যদি নাহ তোৰ বস্তু মই কৈছো না, তাতে লাইভ ভিডিঅ' চাই, লাইভ ভিডিঅ',
নহয় লাইভ ভিডিঅ'
লাইভ
নহয়,
ভিডিঅ',
মাকৰ
লাইভ লাইভ ভিডিঅ', মই তোক ইউ আৰ এল পঠাইছো, তই লাইভ ভিডিঅ' চাই তোৰ তোৰ খাট চাট চব মই বাহিৰত থৈ দিম, অ'কে? তোৰ খাট যিমান বস্তু আছে চব মই তাতে থৈ দিম, তাতে যদি মই মানুহক ক'ম যে এইবিলাক
আপুনি
নুচুবি।
কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনতে থাকক। আপ জিছ ব্যক্তি সে বা
চা শুন, মই কৈছোঁ বাহিৰত
মই কালি ভাঙিম।
বাহিৰত বস্তু মই যে ৰাখিম, তাতে মানুহক ক'ম যে এইটো নুচুবি, এইটো এইটো বেলেগ মানুহৰ বস্তু, কোনেও এইটো টাচ নকৰিবি দেই, সেনেকৈ মই ক'ম। তাতে মই চব ৰাখিম বাহিৰত, হা, কোনোবাই যদি চোৱা, মই যদি চাই থাকিব পাৰিম, কিন্তু মই কেমেৰা দি চাই থাকিম।
মোৰ লেপটপ আছে, মোৰ গোল্ড
তোৰ
চেইন
তোৰ
আছে,
যি
মোৰ
তোৰ
ৰুমাল
যি
আছে,
আছে,
বেলেগ
তোৰ তোৰ যি বস্তু আছে চব মই এই কেমেৰাৰ সন্মুখত, ৱালৰ সন্মুখত থৈ দিম। ৱাল ৱালখন দেখিছ ন, ৱালখন,
মোৰ
এই
বস্তু
ৱালৰ
বহুত
সন্মুখত মই থৈ
আছে,
দিম। তই যদি
মোৰ
কালি
বস্তু
নাহ,
বহুত
মই ৱালৰ সন্মুখত
আছে,
তোৰ চব বস্তু থৈ দিম, অ'কে?
মোৰ বস্তু যদি কিবা
মই নাজানো
যদি
সেইবিলাক,
কিবা
মই নাজানো সেইবিলাক, মোৰ সেইবিলাক মোৰ ৰেছপঞ্চিবিলিটি নাই। মই ক্ৰেডিটত বস্তু নিদিওঁ, অকল ডেবিট। ক্ৰেডিট এতিয়া তই ক্ৰেডিটত আছে, ক্ৰেডিট
হোৱাট ইজ ক্ৰেডিট, হোৱাট ইজ ক্ৰেডিট,
ক্ৰেডিট মানে তই পইচা নিদিয়াকৈ আছ।
কিমান মান্থ হৈছে,
আরে
কিমান মান্থ হৈছে?
তই
হেল্ল'
এতিয়া
ছাৰ,
এই মুহূৰ্তত, এই মুহূৰ্তত, এই মুহূৰ্তত,
ছাৰ
এজ অফ
ছাৰ
টুৱেণ্টি
ছাৰ
ফাৰ্ষ্ট,
ছাৰ
ইউ
ছাৰ
আর
ছাৰ
নট পেয়িং,
ছাৰ
বাট ইউ আর অকুপাইং মাই প্ৰিমিচেস। এই সমূহ এই মুহূৰ্তত তই পইচা নিদিয়াকৈ মোৰ ঘৰৰ ভিতৰত আছ, গতিকে ইটছ এ ক্ৰেডিট, ইটছ ক্ৰেডিট আই এম গিভিং ইউ, ইটছ নট ডেবিট, আই অনলি ৱৰ্ক অন ডেবিট। গতিকে কালিলৈ মই তাতে বাহিৰত ৰাখি দিম, আৰু মানুহক কয় খবৰদাৰ কোনেও নুচুবি, এইবিলাক এইটো ৰিতমৰ বস্তু হয়। কিন্তু তাৰপিছত যদি কোনোবাই লৈ যায়, মোৰ মোৰ ৰেছপঞ্চিবিলিটি নাই।
এইটো কাৰ
যা তই
ৰেছপঞ্চিবিলিটি, কোনে